এয়া আকাশবাণী গুৱাহাটী আবেলিৰ আঞ্চলিক বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। পঞ্চায়ত নিৰ্বাচনত বিনা প্ৰতিদ্বন্দ্বিতাৰে কেইবাগৰাকীও প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। কামৰূপ নিৰ্বাচনী জিলাৰ অন্তৰ্গত 24খন জিলা পৰিষদৰ 3গৰাকী প্ৰাৰ্থী আৰু 139টা আঞ্চলিক পঞ্চায়ত সদস্যৰ 25গৰাকী প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ 24খন জিলা পৰিষদত মুঠ 61গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰে বেকেলি জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী দেৱজ্যোতি ৰাভা, পঞ্চতীৰ্থ হাজো জিলা পৰিষদৰ বিজেপিৰ প্ৰাৰ্থী ৰীতা তালুকদাৰ আৰু শৰাইঘাট কেতেকীবাৰী জিলা পৰিষদৰ বিজেপি প্ৰাৰ্থী বিৰাজ কুমাৰ নাথে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। জিলাখনৰ 139খন আঞ্চলিক পঞ্চায়তৰ সদস্যৰ বাবে 317গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰিছে। গোলাঘাট দক্ষিণ আঞ্চলিক পঞ্চায়তৰ বিজেপি অগপ মিত্ৰজোঁটৰ 7গৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। সৰুপথাৰ সমজিলাৰ মুঠ 21খন গাঁও পঞ্চায়তৰ পৰা 210টা ৱাৰ্ড সদস্যৰ নিৰ্বাচন হ'ব। ইয়াৰে 25গৰাকী ৱাৰ্ড সদস্য বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। বজালী জিলাত 4খনকৈ আঞ্চলিক পঞ্চায়ত বিজেপি অগপ মিত্ৰ দলৰ প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ৰ দিশে অগ্ৰসৰ হৈছে। কোনো প্ৰাৰ্থীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰিব বিচাৰিলে 17 এপ্ৰিলৰ বিয়লিৰ 3 বজাৰ ভিতৰত আবেদন কৰিব লাগিব। সেইদিনাই নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰা হ'ব। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নৱনিৰ্বাচিত পৰিষদ পাৰিষদসকলৰ শপতগ্ৰহণ অনুষ্ঠান খন্তেক পূৰ্বে আৰম্ভ হৈছে। দুধনৈৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যালয়ত অনুষ্ঠিত এই কাৰ্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ডঃ অনুজ পেগু, জয়ন্ত মল্লবৰুৱাকে ধৰি ৰাজ্যৰ কেইবাগৰাকীও মন্ত্ৰী বিধায়ক উপস্থিত আছে। টংকেশ্বৰ ৰাভাই তৃতীয়বাৰৰ বাবে মুখ্য কাৰ্যবাহী সদস্য হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিব। অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহুৰ প্ৰস্তুতি ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰায় সম্পূৰ্ণ হৈছে। গুৱাহাটী মহানগৰীৰ বিভিন্ন বজাৰত প্ৰয়োজনীয় মাখিয়তি, দীঘলতি, থেকেৰা, বৰবেঙেনা, পানীলাও, হালধি আদি উপলব্ধ হৈছে। পৰহিলৈ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিনত হেঁপাহৰ বিহুৱান লৈ বছৰটোৰ বাবে ৰাজ্যবাসীয়ে পৰস্পৰৰ কুশল কামনা কৰিব। ৰাজ্যজুৰি বিহু উপলক্ষে উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হোৱাৰ লগতে জনসাধাৰণ অসমীয়া নৱবৰ্ষ পৰম্পৰাগত ৰীতি নীতিৰে আদৰিবলৈ সাজু হৈছে। গুৱাহাটী মহানগৰীৰ প্ৰান্তে প্ৰান্তে স্থাপিত গামোচাৰ বিপণীৰ লগতে ফাঁচী বজাৰ, গণেশগুৰি, পল্টন বজাৰ আৰু বিভিন্ন শ্বপিং মলত কাপোৰ ক্ৰয় কৰাৰ বাবে গ্ৰাহকৰ ভিৰ পৰিলক্ষিত হৈছে। বিগত বৰ্ষৰ দৰে বহাগক আদৰিবলৈ এইবাৰো সদৌ গুৱাহাটী ছাত্ৰ সন্থাই কাইলৈ জজ খেলপথাৰত মুকলি বিহুৰ আয়োজন কৰিছে। ঐতিহ্যমণ্ডিত গুৱাহাটী বিহু সন্মিলনীয়ে কাইলৈৰ পৰা 4দিনীয়া কাৰ্যসূচীৰে লতাশিল খেলপথাৰত ৰঙালী বিহুৰ আয়োজন কৰিছে। গুৱাহাটীৰ বেলতলা বিহু উদযাপন সমিতিয়ে এইবছৰো অহা 24 এপ্ৰিলৰ পৰা 3দিনীয়াকৈ বেলতলা বিদ্যালয় খেলপথাৰত 48 সংখ্যক বহাগী উৎসৱৰ আয়োজন কৰিছে। এইবেলি বিহু উদযাপন সমিতিৰ সৰ্বোচ্চ সন্মান ডঃ ভূপেন হাজৰিকা বঁটা কণ্ঠশিল্পী জুবিন গাৰ্গক প্ৰদান কৰা হ'ব। তদুপৰি ৰাজ্যৰ বিভিন্ন বিহু মঞ্চত শ্ৰেষ্ঠত্ব অৰ্জন কৰা বিহুৱতীসকলৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত কৰি পাটমাদৈ বঁটা প্ৰদান কৰা হ'ব। অসম ৰাজ্যিক শিক্ষা পৰিষদে উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ বাবে নামভৰ্তিৰ নিৰ্দেশনা জাৰি কৰিছে। পৰিষদৰ নিৰ্দেশনা অনুসৰি শিক্ষাৰ্থীসকলে অহা 17 এপ্ৰিলৰ পৰা দৰ্পণ পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। শিক্ষাৰ্থীয়ে 24 এপ্ৰিলৰ ভিতৰত পৰ্টেলত নামভৰ্তিৰ বাবে আবেদন কৰিব লাগিব। শিক্ষানুষ্ঠানসমূহে 25 আৰু 26 এপ্ৰিলত মেধাৰ তালিকা প্ৰস্তুত কৰি 27 এপ্ৰিলত প্ৰকাশ কৰিব। অহা 30 এপ্ৰিলৰ পৰা 10 মেৰ ভিতৰত দৰ্পণ পৰ্টেলত চূড়ান্ত নামভৰ্তিৰ তালিকা প্ৰকাশ পাব। নামভৰ্তি কৰিব নোৱাৰা ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে পৰিষদে 15 মে পৰ্যন্ত পৰ্টেলটো মুকলি ৰখাৰ ব্যৱস্থা কৰিব। এজন শিক্ষাৰ্থীয়ে সৰ্বাধিক 5খন বিদ্যালয়ত আবেদন কৰিব পাৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটীৰ ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত আজি ৰোগীৰ বাবে অত্যাধুনিক ৰবটিক চাৰ্জাৰী ব্যৱস্থা মুকলি কৰে। অসমৰ স্বাস্থ্যসেৱাৰ যাত্ৰাত এয়া এক বৃহৎ মাইলৰ খুঁটি বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমযোগে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰে 24,99,00,000 টকা প্ৰকল্প ব্যয়েৰে এই ৰবটিক চাৰ্জাৰী ব্যৱস্থাটো ভাৰত চৰকাৰৰ NPCDCS আঁচনিৰ অধীনত ক্ৰয় কৰিছে। এই ৰবটিক ব্যৱস্থাৰে বহু জটিল অস্ত্ৰোপচাৰো এতিয়া সহজে সম্পন্ন কৰিব পৰা হ'ব বুলি শ্ৰীশৰ্মাই প্ৰকাশ কৰিছে। বজালী জিলাৰ পাঠশালাৰ ওচৰৰ গাড়ী সত্ৰত আজি এটা সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰা হয়। অসম সাঁতোৰ সন্থাৰ সম্পাদক তথা ছুইমিং ফেডাৰেশ্যন অব ইণ্ডিয়াৰ উপসভাপতি ভাস্কৰ দাসে, বজালীৰ বিশিষ্ট সমাজকৰ্মী তথা বজালী সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰৰ সভাপতি মনোজ শৰ্মাৰ তত্বাৱধানত প্ৰাকৃতিক পৰিৱেশৰ মাজত নিৰ্মাণ কৰা এই সাঁতোৰ প্ৰশিক্ষণ কেন্দ্ৰটো 2025-26 বৰ্ষৰ বাবে উদ্বোধন কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত।